প্ৰথম চমুৱেল 4 অধ্যায়। নিয়ম চন্দু শত্ৰুৰ হাতত পৰা, এলি আৰু তেওঁৰ পুত্ৰসকলৰ মৃত্যু। সেই সময়ত ইজৰাইলে যুদ্ধৰ অৰ্থে পলেষ্টিয়াসকলৰ বিৰুদ্ধে ওলাই গৈ এবেন এজৰ ওচৰত চাউনি পাতিলে, আৰু পলেষ্টিয়াসকলে অফেকত চাউনি পাতিলে। পাছত পলেষ্টিয়াসকলে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰোঁতে পলেষ্টিয়াসকলৰ হাতত ইজৰাইলসকল পৰাস্ত হ'ল, আৰু সেই যুদ্ধৰ ক্ষেত্ৰত ইজৰাইলৰ সৈন্যসমূহৰ প্ৰায় 4,000 লোকক তেওঁলোকে বধ কৰিলে। পাছত লোকসকল চাউনিলৈ ঘূৰি আহোঁতে ইজৰাইলৰ বৃদ্ধ লোকসকলে ক'লে, জিহুৱাই পলেষ্টিয়াসকলৰ হাতত আজি আমাক কিয় পৰাস্ত হ'বলৈ এৰি দিলে? এতিয়া ব'লা, ছিলোৰ পৰা আমি জিহুৱাৰ সাক্ষ্য নিয়ম চন্দুক আনোগৈ। তেতিয়া সেই নিয়ম চন্দুক আমাৰ লগত থাকিলে সেয়াই শত্ৰুৰ শক্তিৰ পৰা আমাক ৰক্ষা কৰিব। সেয়েহে লোকসকলে ছিলোলৈ মানুহ পঠিয়াই কৰূপ দুটাৰ মাজত বসতি কৰা বাহিনীসকলৰ জিহুৱাৰ নিয়ম চন্দুক অনালে। সেই সময়ত এলিৰ দুজন পুত্ৰ হফনি আৰু পিনহস সেই ঠাইত জিহুৱাৰ নিয়ম চন্দুকৰ লগত আছিল। জিহুৱাৰ নিয়ম চন্দুক চাউনিলৈ অনাৰ পাছত ইজৰাইলৰ সকলো লোকে এনেদৰে মহাধ্বনি কৰিলে যে পৃথিৱীও কঁপিবলৈ ধৰিলে। পলেষ্টিয়াসকলে সেই মহাধ্বনিৰ শব্দ শুনি ক'লে, ইব্ৰিয়াসকলৰ চাউনিত এনে মহাধ্বনি কিয় হৈছে? এইদৰে জিহুৱাৰ নিয়ম চন্দুক ইজৰাইলৰ চাউনিলৈ অনা হ'ল বুলি তেওঁলোকে উপলব্ধি কৰিলে। তেতিয়া পলেষ্টিয়াসকলৰ ভয় লাগিল আৰু তেওঁলোকে ক'লে, চাউনিলৈ নিশ্চয় ঈশ্বৰ আহিল। তেওঁলোকে পুনৰ ক'লে, আমাৰ এতিয়া সন্তাপ হ'ব, কিয়নো ইয়াৰ পূৰ্বতে কেতিয়াও এনেকুৱা হোৱা নাই। আমাৰ এতিয়া সন্তাপ হ'ব, সেই পৰাক্ৰমী ঈশ্বৰৰ শক্তিৰ পৰা আমাক কোনে ৰক্ষা কৰিব? এইজনেই সেই ঈশ্বৰ যিজনে অৰণ্যৰ মাজত বিভিন্ন প্ৰকাৰ উপদ্ৰৱেৰে মিছৰীয়াসকলক আঘাত কৰিছিল। সেই পলেষ্টিয়াসকল, ইব্ৰিয়াসকল, যেনেকৈ তোমালোকৰ অধীনত আছিল, তেনেকৈ তোমালোক তেওঁলোকৰ অধীনত যেন নোহোৱা। সেইবাবে তোমালোক বলৱান হোৱা আৰু পুৰুষত্ব দেখুওৱা, পুৰুষত্ব দেখুৱাই যুদ্ধ কৰা। তাৰ পাছত পলেষ্টিয়াসকলে যুদ্ধ কৰোঁতে ইজৰাইলৰ লোকসকল পৰাজিত হৈ প্ৰতিজন নিজ নিজ তম্বুলৈ পলাল। তাতে এনে মহাসংহাৰ হ'ল যে ইজৰাইলৰ মাজত 30,000 পদাতিক লোকৰ মৃত্যু হ'ল, আৰু ঈশ্বৰৰ নিয়ম চন্দুক শত্ৰুৰ হাতত পৰিল, আৰু এলিৰ দুজন পুতেক হফনি আৰু পিনহসক বধ কৰা হ'ল। এজন বিঞ্জামিনীয়া মানুহে সৈন্যৰ মাজৰ পৰা দৌৰি গৈ একেদিনাই চিলুপ পালে। তাৰ কাপোৰ ফটা আছিল আৰু মূৰত মাটি লাগি আছিল। সি অহা সময়ত বাটৰ কাষত এলিয়ে নিজৰ আসনত বহি বাট চাই আছিল, কিয়নো জিহুৱাৰ নিয়ম চন্দুকৰ বাবে তেওঁৰ মন ব্যাকুল হৈ আছিল। তাৰ পাছত সেই মানুহজনে নগৰত সোমাই সকলো সম্বাদ দিয়াত নগৰৰ সকলো লোকে চিঞৰিব ধৰিলে। এলিয়ে সেই চিঞৰৰ শব্দ শুনি সুধিলে, এই কোলাহলৰ কাৰণ কি? তেতিয়া সেই মানুহজনে বেগাই আহি এলিক সকলো বিষয়ে জনালে। সেই সময়ত এলি 98 বছৰ বয়সীয়া বৃদ্ধ আছিল, আৰু তেওঁ দৃষ্টিহীন হোৱাত একো দেখা নাপালে। মানুহজনে এলিক ক'লে, মই আজি সৈন্যসমূহৰ ওচৰৰ পৰা পলাই আহিলোঁ। তেতিয়া এলিয়ে সুধিলে, বোপা, তাত কি হৈ আছে? বাতৰিলৈ অহা মানুহজনে উত্তৰ দি ক'লে, পলেষ্টিয়াসকলৰ সন্মুখৰ পৰা ইজৰাইলীসকল পলাইছে আৰু আমাৰ লোকসকল পৰাজিত হ'ল। আপোনাৰ দুজন পুত্ৰ হফনি আৰু পিনহসৰো মৃত্যু হ'ল, আৰু ঈশ্বৰৰ নিয়ম চন্দুক শত্ৰুৱে লৈ গ'ল। সেই মানুহজনে ঈশ্বৰৰ নিয়ম চন্দুকৰ নাম লোৱাৰ লগে লগে এলি দুৱাৰৰ কাষত বহি থকা আসনৰ পৰা লুটি খাই পৰিল আৰু ডিঙি ভাঙি যোৱা তেওঁ মৃত্যু হ'ল, কিয়নো তেওঁ বৃদ্ধ আৰু ভাৰযুক্ত পুৰুষ আছিল। তেওঁ চল্লিশ বছৰলৈকে ইজৰাইলৰ বিচাৰ কৰিছিল। সেই সময়ত তেওঁ পু বোৱাৰী পিনহাসৰ ভাৰ্যা গৰ্ভৱতী আছিল। তেওঁ সন্তান প্ৰসৱৰ সময় হৈছিল। যিহোৱাৰ নিয়ম চন্দুক শত্ৰুৰ হাতত যোৱা আৰু নিজৰ শহুৰ ও স্বামীৰ মৃত্যুৰ সম্বাদ শুনাৰ লগে লগে তেওঁ প্ৰসৱ বেদনা অস্থিৰ হৈ তেওঁ আঁঠুকাঢ়ি সন্তান প্ৰসৱ কৰিলে। তেওঁ প্ৰসৱ বেদনা দেখি তেওঁ কাষত থিয় হৈ থকা মহিলাসকলে ক'লে, ভয় নকৰিবা, তুমি এটি পুত্ৰ জন্ম দিলা। কিন্তু তেওঁ মুখেৰে একো উত্তৰ নিদিলে আৰু তেওঁলোকে কোৱা কথালৈ মন নিদিলে। তেওঁ সন্তানটিৰ নাম ইখাবুত ৰাখিলে আৰু ক'লে, ইজৰাইলৰ পৰা প্ৰতাপ দূৰ কৰা হ'ল। তেওঁ শহুৰ আৰু স্বামীৰ বাবেই ঈশ্বৰৰ নিয়ম চন্দুক আটক কৰি নিলে। তেওঁ পুনৰ ক'লে, ইজৰাইলৰ পৰা প্ৰতাপ দূৰ কৰা হ'ল, কিয়নো ঈশ্বৰৰ নিয়ম চন্দুক আটক কৰি নিলে।